এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিটিচিৰ পৰ্বতঝাৰত এখন সভাত অংশগ্ৰহণ কৰে। বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইখন জনসভাতো মুখ্যমন্ত্ৰীগৰাকীয়ে ভি চি ডি চিৰ বিৰুদ্ধে সৰব হৈ উঠে। ভি চি ডি চি ব্যৱস্থাই সৰ্বসাধাৰণ দৰিদ্ৰ জনতাক শোষণ কৰা বুলি অভিযোগ কৰি ডঃ শৰ্মাই কয় যে এইবাৰ বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰিলে ভি চি ডি চি ব্যৱস্থা প্ৰত্যাহাৰ কৰা হ'ব। তেওঁ লগতে বিজেপিৰ চৰকাৰ হলে বিটিচিত অৰুণোদয়কে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰাটো নিশ্চিত কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি কোকৰাঝাৰ জিলাত দুখনকৈ সংকল্প সভাত অংশগ্ৰহণ কৰি কয় যে বিটিচিত বিজেপি চৰকাৰ হলে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব। বিটিচি চুক্তি স্বাক্ষৰ হোৱাৰ 22 বছৰ পাছতো অঞ্চলটোৰ ৰাইজে আজিও বিচৰা ধৰণে অধিকাৰ নাপালে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিৰ লক্ষ্য হৈছে বিটিচিৰ প্ৰতিটো জাতি জনগোষ্ঠীক প্ৰথম শ্ৰেণীৰ নাগৰিকৰ মৰ্যাদা আৰু অধিকাৰ প্ৰদান কৰা। বিটিআৰবাসীৰ মাটি বাৰীৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান, শিক্ষাৰ উন্নয়ন, মহিলাৰ স্বনিৰ্ভৰশীলতা, আন্তঃগাঁথনি উন্নয়ন, যুৱশক্তিৰ বিকাশ আৰু জীৱন জীৱিকাৰ সৰ্বাংগীন বিকাশেৰে বিজেপিয়ে এখন নতুন বিটিআৰৰ সপোন ৰচা বুলিও তেওঁ লগতে কয়। জিলাখনৰ কালিপুখুৰী হাউৰীয়া মাণ্ডলিক বাকৰা খেলপথাৰত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি ডঃ শৰ্মাই 12 নম্বৰ চালাকাটি পৰিষদীয় সমষ্টিৰ দলীয় কৰ্মকৰ্তাসকলক সম্বোধন কৰাৰ পাছতে কাছিয়াবাৰীৰ আৰনাই খেলপথাৰত আয়োজিত আন এখন সভাত অংশগ্ৰহণ কৰে। এই সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মহিলাসকলে বিজেপিৰ শাসনত স্বনিৰ্ভৰশীলতাৰ দিশে আগবঢ়াৰ প্ৰসংগও দাঙি ধৰে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে বিটিচিৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। আয়োগে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি অহা 22 ছেপ্টেম্বৰ সোমবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আয়োগে অহা 2 ছেপ্টেম্বৰ তাৰিখে মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰিছে। 4 ছেপ্টেম্বৰত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰি বৈধ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। 6 ছেপ্টেম্বৰত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। 26 ছেপ্টেম্বৰত ভোটগণনা অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ এখন বৈঠক উদ্বোধন কৰে। শিক্ষণ পদ্ধতি, পাঠ্যক্ৰম আৰু মূল্যায়ন প্ৰণালীত পৰিৱৰ্তনকামী সংস্কাৰ, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ তাৎক্ষণিক আৱশ্যকতা শীৰ্ষক বিষয়ত আয়োজিত এই বৈঠকত ৰাজ্যপালগৰাকীয়ে ভৱিষ্যৎমুখী শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে। বিশ্ববিদ্যালয়ৰ আচাৰ্যগৰাকীয়ে লগতে শিক্ষা ব্যৱস্থা সুসংহত আৰু উদ্ভাৱনীমূলক কৰি তোলাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ সৈতে সংগতি ৰাখি পাঠ্যক্ৰম আৰু মূল্যায়ন প্ৰণালীৰ সংস্কাৰ কৰাৰ বাবে ৰাজভৱনৰ উদ্যোগত বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিৰ সৈতে আলোচনা অনুষ্ঠিত হৈছে। অনুষ্ঠানত দিয়া ভাষণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্তই শিক্ষাত সংস্কাৰৰ দিশসমূহ আলোচনা কৰাৰ লগতে শিক্ষাৰ্থীৰ বহনক্ষম বিকাশৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। আজিৰ বৈঠকত 12খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল উপস্থিত থাকে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক হিচাপে আজি ডাঃ দেৱজিৎ চৌধুৰীয়ে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিছে। ডাঃ চৌধুৰীয়ে দায়িত্ব গ্ৰহণ কৰিয়ে কয় যে তেওঁ ৰাইজৰ লগতে কৰ্মচাৰীৰ সুবিধা হোৱাকৈ বিশেষ ফোন নম্বৰ মুকলি কৰাৰ ব্যৱস্থা কৰিব আৰু এই নম্বৰত যিকোনো অভিযোগ দাখিলৰ ব্যৱস্থা থাকিব। ডাঃ চৌধুৰীয়ে জনসাধাৰণৰ হকে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনক আগবঢ়াই নিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব বুলিও লগতে উল্লেখ কৰে। যোৱা 20 আগষ্টত তামোলপুৰ জিলাৰ গুৰেশ্বৰ থানাৰ অন্তৰ্গত সুৱাগপুৰ ভৰলী চকত উত্তেজিত লোকৰ আক্ৰমণত এজন যুৱক নিহত হোৱা ঘটনা সম্পৰ্কত গুৰেশ্বৰৰ চক্ৰ বিষয়া ত্ৰিলীনা টাইট তদন্ত সমিতিয়ে এই ঘটনা সম্পৰ্কত অহা 29 আগষ্টত দিনৰ 11 বজাত গুৰেশ্বৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত শুনানিৰ দিন ধাৰ্য কৰিছে। এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী অথবা আন বিষয়ৰ কোনো তথ্য থাকিলে সংশ্লিষ্ট ব্যক্তিয়ে সেইদিনা সমিতিৰ আগত সাক্ষ্য দিব পাৰিব বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে। ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আৰু জনসাধাৰণৰ মাজত সৃষ্টি হোৱা ক্ষোভৰ পৰিপ্ৰেক্ষিতত তামোলপুৰ জিলাৰ দণ্ডাধীশে এই দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছিল। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে এই এটা দুৰ্ঘটনা কেন্দ্ৰ কৰি উন্মত্ত লোকৰ আক্ৰমণত অভিষেক দাস নামৰ মৃত যুৱকজনৰ 4জন বন্ধু যুৱৰাজ বড়ো, ধ্ৰুৱজ্যোতি গুৰুং, নৱজ্যোতি দাস আৰু মাৰ্টিন বসুমতাৰী কালি সুৱাগপুৰ থানাৰ আৰক্ষীয়ে ভাষ্য গ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত।